বাতৰি কৈছো অৰূপ কুমাৰ শৰ্মাই আৰু মোৰ সৈতে আছে নিৰুপমা বৰঠাকুৰ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি এই বছৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাসমূহ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত গ্লোবেল মবিলিটি এক্সপ' উদ্বোধন কৰিব। দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। পশ্চিমবংগৰ পশ্চিম মেদিনীপুৰ জিলাৰ মিদনাপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ উপাধ্যক্ষ আৰু অধীক্ষককে ধৰি 12গৰাকী চিকিৎসকক কৰ্তব্যত গাফিলতিৰ অভিযোগত নিলম্বন কৰা হৈছে। আৰু ISL ফুটবল প্ৰতিযোগিতাত যোৱা নিশা পাঞ্জাৱ FC আৰু মুম্বাই চিটিৰ মাজৰ খেলখন 1-1 গ'লত অমীমাংসিত হৈ ৰ'ল। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত এই বছৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাসমূহ প্ৰদান কৰিব। বিশ্ব চেম্পিয়ন ডি গুকেশ, পেৰিছ অলিম্পিকত দুটাকৈ পদক বিজেতা মনুভাকৰ, ভাৰতীয় হকী দলৰ অধিনায়ক হৰমনপ্ৰীত সিং আৰু পেৰিছ পেৰালিম্পিকত স্বৰ্ণ পদক বিজেতা প্ৰবীণ কুমাৰক মেজৰ ধ্যানচন্দ খেলৰত্ন বঁটা প্ৰদান কৰা হ'ব। ক্ৰীড়াৰ ক্ষেত্ৰত বিগত 4 বছৰত আগবঢ়োৱা অনন্য প্ৰদৰ্শনৰ বাবে খেলুৱৈসকলক এই বঁটা প্ৰদান কৰা হ'ব। একেদৰে 32গৰাকী খেলুৱৈক অৰ্জুন বঁটা প্ৰদান কৰা হ'ব। অৰ্জুন বঁটা লাভ কৰা খেলুৱৈসকলৰ ভিতৰত এথলীট জ্যোতি ইয়াৰাজী আৰু অনুৰাণী, বক্সাৰ নিতু আৰু সবিতি, দবা খেলুৱৈ বন্তিকা আগৰৱাল, হকী খেলুৱৈ শালিমা টেটে, অভিষেক, সঞ্জয়, জৰ্মনপ্ৰীত সিং আৰু সুখজিৎ সিং, পেৰা আৰ্চাৰী খেলুৱৈ ৰাকেশ কুমাৰ, পেৰা এথলীট প্ৰীতিপল, জীৱানজী দীপ্তি, অজিত সিং আৰু শচীন খিলাৰী অন্যতম, প্ৰবীণ এথলীট সুশা সিং আৰু প্ৰবীণ পেৰা সাঁতোৰবিদ মুৰলীকান্ত পেটকাৰক জীৱনজোৰা সাধনাৰ বাবে অৰ্জুন বঁটাৰে সন্মানিত কৰা হ'ব। একেদৰে পেৰা শ্বুটিঙৰ প্ৰশিক্ষক সুভাষ ৰাণা, শ্বুটিং প্ৰশিক্ষক দীপালী দেশপাণ্ডে, হকীৰ প্ৰশিক্ষক সন্দীপ সংৱান, বেডমিণ্টন প্ৰশিক্ষক এছ মুৰলীধৰণ আৰু ফুটবল প্ৰশিক্ষক আৰ্মাণ্ডো এগনেলো কোলাকক দ্ৰোণাচাৰ্য বঁটা প্ৰদান কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত সৰ্ববৃহৎ গ্লোবেল মবিলিটি এক্সপ' অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় সচলতা মেলা উদ্বোধন কৰিব। এই মেলাৰ মূল বিষয়বস্তু হৈছে সীমাৰ ঊৰ্ধত ভৱিষ্যতৰ মটৰগাড়ী মূল্য শৃংখলাৰ সহনিৰ্মাণ। এই দৃষ্টিভংগীৰ মূল উদ্দেশ্য হৈছে বহনক্ষম আৰু অত্যাধুনিক কাৰিকৰী অগ্ৰগতিত গুৰুত্ব আৰোপ কৰি মটৰগাড়ী আৰু আহজাহ ক্ষেত্ৰত সহযোগিতা আৰু উদ্ভাৱনৰ প্ৰসাৰ সাধন কৰা। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবৌ সুবিয়ান্তই এইবেলি 76সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে ৰাষ্ট্ৰপতিগৰাকী অহা 25 জানুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি যোৱা বছৰৰ অক্টোবৰত ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হ'ব সুবিয়ান্তৰ প্ৰথম ভাৰত ভ্ৰমণ। এই ভ্ৰমণে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ পুংখানুপুংখ পৰ্যালোচনা চলোৱাৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ আলোচনা কৰাৰ সুযোগ প্ৰদান কৰিব। ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। কৌশলগত অংশীদাৰ হিচাপে ইণ্ডোনেছিয়া ভাৰতৰ এক্ট ইষ্ট নীতি আৰু ভাৰত প্ৰশান্ত মহাগৰীয় অঞ্চলৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভৰূপে বিবেচিত হৈ আহিছে। বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। এইবাৰৰ নিৰ্বাচনৰ বাবে বৰ্তমানলৈকে মুঠ 841খন মনোনয়ন পত্ৰ দাখিল কৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে সোমবাৰলৈকে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। দিল্লী বিধানসভাৰ বাবে অহা 5 ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 8 ফেব্ৰুৱাৰীত ভোটগণনা কৰা হ'ব। দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিয়ে 70খন আসনৰ ভিতৰত 68খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। বিজেপিয়ে বাকী দুখন আসন NDA মিত্ৰজোঁটৰ সহযোগী দল JDU আৰু লোক জনশক্তি পাৰ্টীৰ ৰামবিলাস গোটক এৰি দিছে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙে কালি কয় যে JDUই বুৰাৰী বিধানসভা আসনৰ পৰা প্ৰাৰ্থী থিয় কৰাৰ লগতে লোক জনশক্তি পাৰ্টীয়ে দেউলী আসনখনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক নিৰুপমাৰ পৰা।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 118 সংখ্যক খণ্ড। জনসাধাৰণে 1800117800 শুল্কবিহীন নম্বৰত ফোন কৰি এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। নমো এপ নাইবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও জনসাধাৰণে কাইলৈৰ ভিতৰত নিজৰ পৰামৰ্শ প্ৰেৰণ কৰিব পাৰে। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি AIR নিউজৰ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে এই অনুষ্ঠান শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে 10খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ 50,000ৰো অধিক গাঁৱৰ সম্পত্তিৰ স্বত্বাধিকাৰী স্বামিত্ব আঁচনিৰ অধীনত 65,00,000ৰো অধিক সম্পত্তি কাৰ্ড বিতৰণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জৰীপৰ বাবে অত্যাধুনিক ড্ৰোন প্ৰযুক্তিৰ মাধ্যমেৰে পৰিয়ালসমূহক অধিকাৰৰ অভিলেখ প্ৰদান কৰি গ্ৰামাঞ্চলৰ আৰ্থিক বিকাশ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এই আঁচনিখন আৰম্ভ কৰিছে। আঁচনিখনে সম্পত্তিৰ মুদ্ৰাকৰণত সুবিধা প্ৰদান কৰাৰ লগতে বেংক ঋণৰ জৰিয়তে প্ৰতিষ্ঠানগত ঋণ লাভৰ পথ সুগম কৰি তোলে। ইয়াৰ উপৰি সম্পত্তি সম্পৰ্কীয় বিবাদ হ্ৰাস কৰাত সহায় কৰে আৰু গ্ৰামাঞ্চলত সম্পত্তিৰ মূল্যায়ন তথা সম্পত্তি কৰ সংগ্ৰহ সুচল কৰি তোলে। বৰ্তমানলৈকে 13,17,000ৰো অধিক গাঁৱৰ ড্ৰোন জৰীপ সম্পূৰ্ণ হৈছে আৰু এই সংখ্যা নিৰ্ধাৰিত লক্ষ্যৰ প্ৰায় 92%। আঁচনিখনৰ অধীনত এতিয়ালৈকে 1,53,000ৰো অধিক গাঁৱৰ বাবে প্ৰায় 2,25,00,000 সম্পত্তি কাৰ্ড প্ৰস্তুত কৰি উলিওৱা হৈছে। পুডুচেৰী, আন্দামান নিকোবৰ দ্বীপপুঞ্জ, ত্ৰিপুৰা, গোৱা, উত্তৰাখণ্ড আৰু হাৰিয়ানাত এই আঁচনিৰ কাম সম্পূৰ্ণ হৈছে। মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, ছত্তীশগড় আৰু কেইবাখনো কেন্দ্ৰীয়শাসিত অঞ্চলতো ড্ৰোন জৰীপ সম্পন্ন হৈছে। পশ্চিমবংগৰ পশ্চিম মেদিনীপুৰ জিলাৰ মিদনাপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালত এটি শিশু জন্ম দিয়াৰ পাছত মৃত্যু হোৱা মহিলা এগৰাকীৰ অস্ত্ৰোপচাৰৰ সময়ত মানবিশিষ্ট কাৰ্য সম্পাদন বিধি পালন নকৰাৰ অভিযোগত হাস্পাতালখনৰ উপাধ্যক্ষ আৰু অধীক্ষককে ধৰি মুঠ 12গৰাকী চিকিৎসকক নিলম্বন কৰা হৈছে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কালি প্ৰকাশ কৰা মতে ঘটনা সন্দৰ্ভত ৰাজ্যখনৰ স্বাস্থ্য বিভাগে ৰুজু কৰা এটা অভিযোগৰ ভিত্তিত এখন এজাহাৰ দাখিল কৰা হৈছে আৰু চি আই ডিয়ে এটা ফৌজদাৰী গোচৰ ৰুজু কৰিছে। 13জনীয়া সদস্যৰ এখন কমিটী আৰু চি আই ডিয়ে ইতিমধ্যে ইয়াৰ তদন্ত প্ৰতিবেদন দাখিল কৰিছে। মুখ্যমন্ত্ৰীয়ে মহিলাগৰাকীৰ পৰিয়াললৈ 5,00,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ আজি তিনিদিনীয়া কাৰ্যসূচীৰে লাক্ষাদ্বীপলৈ যাব। উপৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰীধনখৰৰ এয়া হ'ব প্ৰথম লাক্ষাদ্বীপ ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত শ্ৰীধনখৰে এখন জনসভাত অংশগ্ৰহণ কৰাৰ লগতে কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। ইয়াৰ উপৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে বিভিন্ন আত্মসহায়ক গোটৰ সদস্য আৰু হিতাধিকাৰীৰ সৈতেও মত বিনিময় কৰিব। বিশ্ববিদ্যালয় অনুদান আয়োগে ৰাজস্থানৰ 3খন বিশ্ববিদ্যালয়ক 2025-26 শৈক্ষিক বৰ্ষৰ পৰা পৰৱৰ্তী 5 বছৰৰ বাবে PhD শিক্ষাৰ্থীৰ নাম পঞ্জীয়ন কৰাৰ পৰা বাৰণ কৰিছে। এই বিশ্ববিদ্যালয় 3খন হৈছে OPJS বিশ্ববিদ্যালয়, ছানৰাইজাৰ্ছ বিশ্ববিদ্যালয় আৰু সিংহানিয়া বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়কেইখনে PhD বাবে থকা নীতি নিৰ্দেশনা পালন নকৰা বুলি আয়োগৰ স্থায়ী কমিটীয়ে তথ্য লাভ কৰাৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। জনসাধাৰণৰ বাবে পথ সুৰক্ষা সুনিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰিছে। ইণ্ডিয়ান ৰোডছ এট দ্য ৰেট 2030 দ্য ছেফ স্পেচ শীৰ্ষক পথ সুৰক্ষা বিষয়ক দ্বিতীয় ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ প্ৰায় 66% হৈছে 18-45 বছৰ বয়সৰ ভিতৰৰ। চৰকাৰে বাহনৰ পাছৰ আসনত বহা লোকেও ছিট বেল্ট ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰাৰ কথা দোহাৰি শ্ৰীগাডকাৰীয়ে ইলেক্ট্ৰনিক ব্ৰেকিং ছিষ্টেমৰ দৰে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। ISL ফুটবল প্ৰতিযোগিতাত কালি নিশা নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত পাঞ্জাব FC আৰু মুম্বাই চিটিৰ মাজৰ খেলখন 1-1 ড্ৰ হয়। প্ৰতিযোগিতাৰ পইণ্ট তালিকাত মুম্বাই চিটি FC 24 পইণ্টেৰে ষষ্ঠ স্থানত আৰু পাঞ্জাব FC 20 পইণ্টেৰে অষ্টম স্থানত আছে। প্ৰতিযোগিতাত আজি জামছেদপুৰৰ JRD টাটা স্পৰ্টছ কমপ্লেক্সত জামছেদপুৰ FC মোহনবাগান ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি এই বছৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাসমূহ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত সৰ্ববৃহৎ গ্লোবেল মবিলিটি এক্সপ' উদ্বোধন কৰিব। দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। পশ্চিমবংগৰ পশ্চিম মেদিনীপুৰ জিলাৰ মিদনাপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ উপাধ্যক্ষ আৰু অধীক্ষককে ধৰি 12গৰাকী চিকিৎসকক নিলম্বন কৰা হৈছে আৰু ISL ফুটবল প্ৰতিযোগিতাত যোৱা নিশা পাঞ্জাব FC আৰু মুম্বাই চিটিৰ মাজৰ খেলখন 1-1 অমীমাংসিত হৈ ৰয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।